পাঁচ নম্বৰ ছবিগ কইন বাৰ হেবল আদম বাৰ হবা পাপ কৰাণীৰ পৰে তানুৰ চৌজিপুত উতাও পাপ কৰাণী লাগলা কইন বাৰ হেবল উল্টাই আদম বাৰ হবাৰ জিপুত জেবাকা তানু ডাঙৰ ইলা হেবল উল্টাই বেৰাৰা হালগ বাৰ কইন উল্টাই খেতুৱালগ আগদিন কইন তাৰ ফলাচেও তাৰ খানি আহান ঈশ্বৰৰ নাঙে নিয়া আহিল হেবলৌ বেৰাগ ঈশ্বৰৰ নাঙে নিয়া আহিল কিন্তু ঈশ্বৰ হেবলৰ নিংসিংপাও হনাত সন্তুষ্ট হইল কাৰণ হেবল তুমেও ঈশ্বৰৰে শ্ৰদ্ধা কৰে বাৰ তাৰ কথামত চলে উহান দেখিয়া কইন চৌয়া হেবলৰে মাৰে বেল্ল যীশু উহান দেখিয়া কইন তাৰে তাল কৰলক